এয়া আকাশবাণীৰ গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বতৰ হোৱাটো ষ্টুডিঅত মই কুমাৰ দেৱী দাস। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বানৰ পানী ক্ৰমে সকাবলৈ লৈছে যদিও ইতিমধ্যে একৈশখন জিলাৰ প্ৰায় 840,000 অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ বায়ুকে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও নেগেটিভৰ ওপৰত আছে। অসম ৰাজ্যিক বিদ্যুৎ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 61টা ৰাজচক্ৰৰ 1705 গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 35,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি ধেমাজি জিলাৰ বানৰ ফলত কোনো এজন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 91 বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 221টা আশ্ৰয় শিবিৰত 36,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এনডিআৰএফ, এছডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহেও বানত ক্ষতিগ্ৰস্তসকললৈ সাহায্য আগবঢ়াইছে। জৰিয়তে বিভিন্ন আশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে বান শিবিৰসমূহত সাহায্য আগবঢ়াইছে। নিমাতী সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহৰ মাজত আজি এটা স্বেচ্ছাসেৱী অনুষ্ঠানে খাদ্য সামগ্ৰী বিতৰণ কৰে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটী কাৰ্যালয়ৰ সদৰীকৰণ তথ্য অনুযায়ী পৰৱৰ্তী কেইঘণ্টামানত ৰাজ্যখনৰ চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, চিৰাং, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমাহাচাও, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ আৰু কামৰূপ মহানগৰকে ধৰি ভালেকেইখন জিলাত মজলীয়া বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সাৱধান হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰা হৈছে। ইফালে বানত হোৱা ক্ষয় ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰা হৈছে। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কালি দিছপুৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনৰ 41 প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই 41 প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত 22, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12 আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 7 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ অনুজ তেৱো উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 14 মাৰ্চ পৰ্যন্ত ৰাজ্য চৰকাৰে 97,454 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। সদৌ টাইহোম ছাত্ৰ সন্থাৰ 36 কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে। নগৰখনৰ বৰ্ডিং খেলপথাৰত গছপুলি ৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছত পতাকা উত্তোলন, মৃদংগ ৰোপণ, শ্বহীদ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে দেৱেশ্বৰ গগৈ সোঁৱৰণী সদৌখন ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষই উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আহোম স্বৰ্গদেৱসকলৰ কূটনৈতিক পাৰদৰ্শিতাৰ প্ৰাসংগিকতা আছে। আজি কাৰ্যসূচীত সন্ধিয়া বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। নীতি আয়োগৰ বিশেষ কাৰ্যসূচীয়ে সম্পূৰ্ণ অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহৰ সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমাৰোহ আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাৰ দলৰ উপনেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তি সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈক পুনৰ লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপদলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি টিমানী।